চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ সান্তনা বাক্য ভক্তি বচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ পৰম পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। এয়া আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান ভক্তিবচনৰ যোগেৰে। আশা কৰোঁ আপুনি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আহিছে। অনুষ্ঠান শুনি আপুনি কিবা প্ৰকাৰে লাভৱান হোৱা বুলি ভাবেনে? আমালৈ চিঠি লিখি জনাবচোন। আমাৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100১। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100১। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন আজিৰ অধ্যয়ন আৰম্ভ কৰাৰ আগতে পৰমপিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। হে আমাৰ স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা, পালনকৰ্তা, সৰ্বশক্তিমান, সৰ্বজ্ঞানী, সৰ্বব্যাপী ঈশ্বৰ, তুমি পবিত্ৰ ঈশ্বৰ। তোমাৰ নাম লোৱাৰেই আমি যোগ্য নহয় প্ৰভু। আমাৰ একো নাই যাৰে আমি তোমাৰ দৃষ্টিত গ্ৰহণীয় হ'ব পাৰোঁ। আমি দুৰ্বল পাপী মানুহ মাত্ৰ, কিন্তু প্ৰভু তুমি প্ৰেমময়, কৰুণাময়, অনুগ্ৰহশীল ঈশ্বৰ। তোমাৰ প্ৰেমৰ তুলনা নাই। তুমি যে আমাক প্ৰেম কৰিলা, তাৰ প্ৰমাণ দিলা তোমাৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টক আমালৈ দান কৰাৰ দ্বাৰাই। তেওঁ আমাৰ পৰিত্ৰাণৰ কাৰণে ক্ৰুচত আমাৰ পাপৰ প্ৰায়চিত্ত কৰি আমাৰ বাবে মুক্তিৰ পথ প্ৰস্তুত কৰিলে। তেওঁতে বিশ্বাস কৰি আজি আমি পৰিত্ৰাণ লাভ কৰি তোমাক পিতৃ বুলি মাতিব পৰা হৈছোঁ। প্ৰভু, তুমি আমাক কিয় যে ইমান ভাল পোৱা, কিয় যে ইমান প্ৰেম কৰা আমি বুজি নাপাওঁ। এতিয়া আহা, তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰাত আমাক সহায় কৰা। তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। এই অনুষ্ঠানৰ শ্ৰোতাসকলক তুমি বিশেষভাৱে আশীৰ্বাদ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ ত্ৰাণকৰ্তা প্ৰভু মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো। আমেন। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আহিছেনে? আমি বাৰু এতিয়া বাইবেলৰ কোনখন পুস্তকৰ অধ্যয়ন চলাই আছো আপোনাৰ মনত আছেনে? আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? আপুনি যদি আমাৰ যোৱা অনুষ্ঠানটো শুনিছিল, তেন্তে আপোনাৰ নিশ্চয় মনত আছে যে যোৱা অনুষ্ঠানত আমি এই জখৰীয়া পুস্তকৰ 4 নম্বৰ অধ্যায়ৰ শেষৰ পদটোলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি জখৰীয়া পুস্তকৰ 5 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছোঁ। আমি এতিয়ালৈকে যিখিনি কথা অধ্যয়ন কৰিলোঁ তাৰ পৰা আমি বিশেষকৈ এই কথাই পালোঁ যে ঈশ্বৰে জখৰীয়া ভাৱবাদীক কেইটামান দৰ্শন দেখুৱাইছিল। একেৰাতিয়েই 10টা দৰ্শন জখৰীয়া ভাৱবাদীয়ে দেখিছিল। সেইবোৰৰ মাজেদি ঈশ্বৰে জখৰীয়া ভাৱবাদীক ভৱিষ্যতৰ বিষয়ে জনাই দিছিল। এই 5 নম্বৰ অধ্যায়ত আমি জখৰীয়া ভাৱবাদীয়ে দেখা 2টা দৰ্শনৰ বিষয়ে পাওঁ। এই দৰ্শন দুটা খুব প্ৰতীকধৰ্মী আৰু গোটেই কেইটা দৰ্শনৰ ভিতৰত অলপ ব্যতিক্ৰম। ইয়াৰে প্ৰথমটো দৰ্শনত দেখা উৰি থকা পুথিখনৰ দৰ্শনটোৱে জখৰীয়াই দেখা দৰ্শনবোৰৰ মাজৰ সুস্পষ্ট পাৰ্থক্য দাঙি ধৰে। প্ৰথম দুটা অধ্যায়ত ঈশ্বৰে এই কথা বিশেষভাৱে জনাই দিছে যে তেওঁ ইছৰাইল জাতিৰ শত্ৰুসমূহক দমন কৰিব আৰু ইছৰাইল জাতি হ'ব পুৰোহিতৰ জাতি। যি উদ্দেশ্যেৰে ঈশ্বৰে তেওঁলোকক বিশেষভাৱে বাছি লৈছিল ঠিক তেনেদৰে ঈশ্বৰে তেওঁলোকক এই কথা কৈ দিছিল যে তেওঁলোকক মিছৰ দেশৰ বন্দী অৱস্থাৰ পৰা মুকলি কৰি অনাৰ সময়ত তেওঁলোকৰ প্ৰতি তেওঁৰ উদ্দেশ্য এয়েই আছিল, কিন্তু তেওঁবিলাকৰ পাপৰ কাৰণে তেওঁলোকৰ মাজৰ এটা ফৈদ অৰ্থাৎ লেবিয়া ফৈদকহে তেওঁ পুৰোহিতৰ কাম কৰিবলৈ বাছি ল'ব লগা হ'ল। তাৰ পাছত যিহুচুৱা আৰু ছয়তানৰ দৰ্শনটোৰ যোগেদি আমি দেখিবলৈ পালোঁ যে ইছৰাইল জাতিটোক প্ৰথমতে ঈশ্বৰে পবিত্ৰ কৰিব লাগিব। তাৰ পাছত গজালি আৰু 7টা চকু থকা শিলটোৰ দৰ্শনটোৰ যোগেদি ভৱিষ্যতৰ বিষয়ে জনোৱা হ'ল, যি কালত ঈশ্বৰে ইছৰাইল জাতিক পবিত্ৰ কৰিব আৰু তেওঁলোক জগতৰ কাৰণে পোহৰ স্বৰূপ হ'ব, আৰু এই কথাটো বুজাইছে সোণৰ দীপাধাৰৰ দৰ্শনটোৰ যোগেদি। এই সোণৰ দীপাধাৰটোৰ ওপৰত আছিল এটা তেলাধাৰ আৰু তাৰ পৰা অনবৰতে তেল বাগৰি আহি দীপাধাৰটোৰ চাকিকেইটা জ্বলাই থাকে। সেই তেলে বুজায় পবিত্ৰ আত্মাক। গতিকে সেই তেলাধাৰৰ দৰ্শনটোৰ যোগেদি এই কথাটো বুজোৱা হৈছে যে তেওঁলোকে গোটেই পৃথিৱীৰ আগত ঈশ্বৰৰ কথা ঘোষণা কৰিব, কিন্তু সেই কাম তেওঁলোকে কৰিব পবিত্ৰ আত্মাৰ শক্তিৰেহে। এইটো আমি ঠিকেই বুজিছোঁ, কিন্তু এইখিনিতে আমাৰ মনত এটা প্ৰশ্নৰ উদয় হয়। ইছৰাইল জাতিৰ প্ৰতিজন লোক, প্ৰতিজন ইছৰাইলীয়া লোককেই ঈশ্বৰে বাছি লৈ ব্যৱহাৰ কৰিব নেকি? আনকি অনবৰতে ঈশ্বৰৰ বিৰোধিতা কৰি পাপত মজি থকা লোকবোৰকো ঈশ্বৰে ব্যৱহাৰ কৰিব নেকি? আমি এতিয়া জখৰীয়াই দেখা আনটো দৰ্শনৰ যোগেদি এই কথা বুজি পাম যে যিসকল লোক ঈশ্বৰৰ প্ৰতি বাধ্য নহয় তেওঁলোকৰ ওপৰলৈ ঈশ্বৰৰ বিশেষ অভিশাপ নামি আহিব। অবাধ্য লোকসকলক তেওঁ বাছি উলিয়াব আৰু বিশেষ শাস্তি দিব। ঠিক একেধৰণৰ কথাটো এই জগতখনৰ বাবেও খাটে। যদিও এই দৰ্শনবোৰ এটা বিশেষ ঠাইৰ এটা বিশেষ জাতিৰ বিষয়ে ভৱিষ্যৎবাণী কৰিছে, সেইবোৰৰ যোগেদি গোটেই পৃথিৱীৰ বাবেও কথা কোৱা হৈছে। ইয়াত আচলতে গোটেই পৃথিৱীৰ বাবে এটা শুভবাৰ্তা আছে, যি শুভবাৰ্তাই বাট চাই আছে এই পৃথিৱীত খ্ৰীষ্টৰ ন্যায় শাসন প্ৰতিষ্ঠা হোৱাৰ দিনটোলৈ। এই কথাটোৱে ঈশ্বৰে ইছৰাইলৰ বিষয়ে কোৱা কথাখিনি আমাৰ বাবে অধিক স্পষ্ট কৰি দিয়ে। কিন্তু ঈশ্বৰৰ বাক্য যে বিফল হৈ পৰিল এনে নহয়, কিয়নো ইছৰাইলৰ পৰা হোৱা সকলোৱেই যে ইছৰাইল এনে নহয়। ৰোমিয়া 9:6 পদ। আচলতে ইছৰাইল জাতিক সমূহীয়াভাৱে ঈশ্বৰে গ্ৰহণ কৰিব আৰু ব্যৱহাৰ কৰিব, কিন্তু প্ৰতিজন ইছৰাইলীয়া লোকক নহয়। প্ৰতিজন ব্যক্তিয়েই ঈশ্বৰৰ প্ৰতি বাধ্য হ'ব লাগিব, ঈশ্বৰৰ পদ্ধতি অনুসাৰে সুচী হ'ব লাগিব আৰু মচীহক গ্ৰহণ কৰিব লাগিব। ইছৰাইল জাতিটোৰ বিষয়ে ঈশ্বৰে যিখিনি কথা কৈছে সেইখিনি কথা খ্ৰীষ্টীয় মণ্ডলীৰ ক্ষেত্ৰতো প্ৰযোজ্য। খ্ৰীষ্টীয় মণ্ডলীৰ প্ৰতিজন সভ্য বা সভ্যাই আচলতে প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসী নহয়, আৰু প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীসকলৰ সমষ্টিহে প্ৰকৃত খ্ৰীষ্টীয় মণ্ডলী, খ্ৰীষ্টৰ শৰীৰৰ অংগ। কিন্তু এটা দিন আহিব যিদিনত প্ৰকৃত বিশ্বাসী আৰু অবিশ্বাসীসকলক পৃথক কৰি উলিওৱা হ'ব। খ্ৰীষ্টীয় মণ্ডলীৰ এই বিশেষ বিভাজন হ'ব যেতিয়া খ্ৰীষ্টই এই পৃথিৱীৰ পৰা প্ৰকৃত বিশ্বাসীসকলক উত্তৰিত কৰি নিবলৈ আহিব। সেইদিনা কেৱল প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীসকলকহে খ্ৰীষ্টই উঠাই লৈ যাবহি। আকৌ ইছৰাইল জাতিৰ বিশেষ বিভাজন ঘটিব প্ৰভু যীশুখ্ৰীষ্টৰ দ্বিতীয় আগমনৰ সময়ত। সেই সময়ত পৃথিৱীত থকা জাতিবোৰৰো বিভাজন হ'ব, আৰু প্ৰভু যীশুখ্ৰীষ্টই তেওঁৰ বিশেষ লোকসকলক বাছি লৈ এই পৃথিৱীত তেওঁ স্থাপন কৰা ৰাজ্যত স্থান দিব, আৰু তাৰ পাছত বিশেষ সুধবিচাৰ হ'ব আৰু এহেজাৰ বছৰ ধৰি ছয়তানক বন্দী কৰি থোৱা হ'ব। আৰু এই সকলোখিনিৰ বিষয়ে এখন ছবি আমাক ইয়াত দিয়া হৈছে। অৱশ্যে জখৰিয়াৰ সময়ৰ ইছৰাইলীয়া লোকসকলক বিশেষভাৱে উৎসাহ উদগনি যোগাবৰ বাবে ঈশ্বৰে দিয়া এই দৰ্শনবোৰৰ যোগেদি আজি আমাৰ বাবেও বিশেষ উদগনিমূলক বাৰ্তা আছে। এতিয়া আমি জখৰিয়া পুস্তকৰ 5 নম্বৰ অধ্যায়ৰ পৰা পাঠ কৰি দিব খুজিছোঁ। অনুগ্ৰহ কৰি চাই যাব আৰু লগত যদি বাইবেল নাই মন দি শুনিব। জখৰিয়া 5 নম্বৰ অধ্যায় 1 পদ। পাছে মই আকৌ চকু তুলি চাই উৰি থকা এখন নুৰিয়াব পৰা পুথি দেখিলোঁ। প্ৰথমতে আমি এই কথাটো স্পষ্ট কৰি দিব খুজিছোঁ যে এই উৰি থকা পুথিখনে আচলতে ঈশ্বৰৰ বাক্যক বুজায়। এই কথাটো আমি বুজি পাওঁ যিহিস্কেল ভাৱবাদীৰ পুস্তকৰ পৰা। আমি যিহিস্কেল ভাৱবাদীৰ পুস্তকৰ পৰা অলপ পাঠ কৰি দিব খুজিছোঁ। তেতিয়া মই চাই দেখিলোঁ এখন হাত মোলৈ মেলা হৈছে, আৰু চোৱা, সেই হাতত এখন নুৰিওৱা পুথি আছে। তেওঁ মোৰ আগত তাক ৰাখিলে। সেই পুথিখন ইলুটিয়ে সিলুটিয়ে দুইলুটিয়ে লিখা আছিল, আৰু তাত বিলাপ, শোক আৰু সন্তাপৰ কথা লিখা আছিল। পাছে তেওঁ মোক ক'লে, হে মনুষ্য সন্তান, তোমাৰ আগত যি আছে তাক খোৱা। এই নুৰিওৱা পুথিখন খাই পেলাই গৈ ইছৰাইলৰ বংশক কথা কোৱা। তাতে মই মুখ মেলিলত তেওঁ মোক সেই পুথিখন খুৱাই দিলে। তেওঁ মোক ক'লে, হে মনুষ্য সন্তান, মই তোমাক দিয়া নুৰিওৱা পুথিখন পেটলৈ নি তাৰে তোমাৰ উদৰ পূৰ কৰা। তাতে মই তাক খোৱাত সেয়ে মোৰ মুখত মৌজোলৰ নিচিনা মিঠা লাগিল। পাছে তেওঁ মোক ক'লে, হে মনুষ্য সন্তান, ইছৰাইল বংশৰ ওচৰলৈ গৈ তেওঁবিলাকক মোৰ বাক্য কোৱা। যিহিস্কেল 2:9 পৰা 3:4 পদ। যিহিস্কেল ভাৱবাদীক কোৱা হৈছিল ঈশ্বৰৰ বাক্য হজম কৰি ল'বলৈ আৰু তাৰ পাছত মানুহবোৰৰ আগত সেই বাক্য বিলাই দিবলৈ। ঈশ্বৰৰ বাক্যৰ পৰিচৰ্যাত লাগি থকা লোকসকলৰ বাবে এইটো এটা বিশেষভাৱে মন কৰিবলগীয়া কথা। আমি প্ৰথমতে ঈশ্বৰৰ বাক্য হজম কৰি ল'ব লাগিব। হয়তো ঈশ্বৰৰ বাক্য আমাৰ বাবে পেটত তিতা লাগিব পাৰে, কিন্তু আমাৰ মুখত সেই বাক্য হ'ব লাগিব মৌৰ দৰে মিঠা। অৰ্থাৎ আনৰ আগত ঈশ্বৰৰ বাক্য ঘোষণা কৰিবলৈ আমি ভাল পাব লাগিব। অৱশ্যে এই কথাটো আমি ইয়াতে উল্লেখ কৰিব খুজিছোঁ যে এই উৰি থকা নুৰা বা পুথিখনৰ বিষয়ে বিভিন্ন ধৰণে ব্যাখ্যা আগবঢ়োৱা হয় আৰু বিভিন্ন ব্যাখ্যাকাৰসকলৰ মাজত মতৰ পাৰ্থক্য আছে। কিন্তু প্ৰাচীন কালৰ পৰা চলি অহা ব্যাখ্যা অনুসাৰে এই পুথিখনে সাধাৰণভাৱে ঈশ্বৰৰ বাক্যক আৰু বিশেষভাৱে ঈশ্বৰে মুচিৰ যোগেদি দিয়া 10 আজ্ঞাক বুজায়। এতিয়া আমি 2 নম্বৰ পদটো পাঠ কৰি দিছোঁ। তেতিয়া তেওঁ মোক ক'লে, কি দেখিছা? মই ক'লো, নুৰিয়াব পৰা এখন উৰি থকা পুথি দেখিছোঁ, সেয়ে দীঘলে 20 হাত আৰু বহলে 10 হাত। সেই মেৰিয়াব পৰা নুৰাটোৰ দীঘ আছিল 20 হাত আৰু বহলে আছিল 10 হাত। মুঠতে প্ৰকাণ্ড আকাৰৰ নুৰা। জখৰীয়া ভাৱবাদীৰ দিনত এই নুৰাবোৰ তৈয়াৰ কৰা হৈছিল পেপিৰাছ নাইবা জন্তুৰ ছালৰ পৰা, আৰু দুয়োপিনে দুডাল ঘূৰণীয়া শলা লগাই দিয়া হৈছিল যাতে নুৰাটো পঢ়িবৰ সময়ত পঢ়োতাজনে এডাল শলাৰ পৰা আনডাল শলালৈ নুৰাটো মেৰিয়াই মেৰিয়াই পঢ়ি যাব পাৰে। আজিকালি আমি পঢ়োতে কিতাপৰ পাতবোৰ এটা এটাকৈ লুটিয়াই যাওঁ। সেই সময়ত কিন্তু পঢ়িবৰ সময়ত নুৰাটো এফালৰ পৰা মেলি গৈ থকা হৈছিল। কিন্তু জখৰীয়াই দেখা সেই নুৰাটো আছিল দীঘলে 20 হাত আৰু বহলে 10 হাত। এহাত মানে হাতৰ মধ্যমা আঙুলিৰ মূৰৰ পৰা কিলাকুটিলৈকে দৈৰ্ঘ্য। এই দৈৰ্ঘ্য মানুহভেদে অলপ বেলেগ বেলেগ হলেও সাধাৰণতে এহাত মানে প্ৰায় 18 ইঞ্চি দীঘল। গতিকে সেই নুৰাটো প্ৰায় 30 ফুট দীঘল আৰু 15 ফুট বহল, অৰ্থাৎ বিছনা চাদৰ এখনতকৈ বহুত বেছি ডাঙৰ। গতিকে এনে এখন প্ৰকাণ্ড কাগজ পঢ়িবলৈ হ'লে ভালদৰে গোটেইখন মেলি ধৰিব লাগিব, আৰু জখৰীয়াই দেখিছিল এইখন উৰি থকা হিচাপে, অৰ্থাৎ গোটেই দেশখনৰ ওপৰত দ্ৰুত বেগেৰে ঘূৰি ফুৰা হিচাপে। এই নুৰাটোৰ যিটো আকৃতি দিয়া হৈছে সেইটোও মন কৰিবলগীয়া। এই জোখটো ঈশ্বৰৰ তম্বুৰ পবিত্ৰ স্থান আৰু জিৰুচালেম মন্দিৰৰ চলোমনৰ বাৰাণ্ডাৰ জোখৰ সমান। সেই ঠাইলৈকে পুৰোহিত আহি প্ৰাৰ্থনা জনাব পাৰিছিল বিধানমতে। কোনেও আঁৰ কাপোৰৰ ভিতৰলৈ সোমাই যাব নোৱাৰিছিল, কেৱল তেজ দিয়াৰ পাছতহে যাব পাৰিছিল। এই কামটো কৰিছিল মহাপুৰোহিতে বছৰত এবাৰকৈ। সেইদিনা তেওঁ গোটেই ইছৰাইল জাতিৰ প্ৰতিনিধি হিচাপে সেই পবিত্ৰ স্থানত সোমায়, আৰু যেতিয়া মহাপুৰোহিত তেনেদৰে ভিতৰ সোমায় তেওঁ পবিত্ৰ স্থানত ভৰি দিয়ে, কাৰণ ইতিমধ্যে বলিৰ তেজ ছটিয়াই সেই ঠাই পবিত্ৰ কৰি লোৱা হয়। প্ৰিয় শ্ৰোতা, আজি আমিও পবিত্ৰ স্থানত, মুক্তি পোৱা স্থানত থিয় দিব পাৰোঁ। আমাক কোনো সোণৰূপ আদিৰে মুক্তি দিয়া হোৱা নাই, কোনো বহুমূলীয়া মণি মুকুতা বাখৰ আদিৰেও আমাক মুক্তি দিয়া হোৱা নাই, কিন্তু প্ৰভু যীশুখ্ৰীষ্টৰ পবিত্ৰ তেজেৰেহে মুক্তি দিয়া হৈছে। প্ৰিয় শ্ৰোতা, আমি যদি প্ৰভু যীশুক আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছোঁ তেনেহ'লে আমি এনেদৰে ক'ব পাৰোঁ, আমি কোনো উৰি থকা দলিচাৰ ওপৰতো থিয় হৈ থকা নাই, বা স্বৰ্গৰ পৰা পঠিয়াই দিয়া কোনো ক্ষেপণাস্ত্ৰৰ ওপৰতো আমি খোপনি লোৱা নাই। আমাক পাপৰ শাস্তি আৰু ক্ষমতাৰ পৰা মুক্ত কৰা হ'ল, উদ্ধাৰ কৰা হ'ল, প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে এনেদৰে ক'ব পাৰে। এতিয়া 3 নম্বৰ পদটো পঢ়ি দিছোঁ। ইয়াত এনেদৰে লিখা আছে, তাতে তেওঁ মোক ক'লে, গোটেই দেশৰ ওপৰেদি ওলাই যোৱা এইয়ে অভিশাপ, কিয়নো যেয়ে চুৰ কৰে সি তাৰ এপিঠিৰ মতে উচ্ছন্ন হ'ব, আৰু যেয়ে শপত খায় সি তাৰ আন পিঠিৰ মতে উচ্ছন্ন হ'ব। সেই উৰণীয়া মেৰিয়াব পৰা পুথিখনত ঈশ্বৰে দিয়া 10 আজ্ঞাই লিখা আছিল যেন লাগে। 10 আজ্ঞাক দুটা ভাগত বিভক্ত কৰিব পাৰি। 10 আজ্ঞাৰ প্ৰথম 4টা আজ্ঞাই ঈশ্বৰৰ সৈতে মানুহৰ সম্পৰ্কৰ কথা কয়, আৰু বাকী 6টা আজ্ঞাই মানুহ আৰু মানুহৰ মাজৰ পৰস্পৰৰ সম্বন্ধৰ কথা কয়। গতিকে চুৰিকাৰ্য সম্বন্ধে থকা আজ্ঞাটোৱেই ইয়াত উদাহৰণ দিয়া হৈছে। যেয়ে চুৰ কৰে সি তাৰ এপিঠিৰ মতে উচ্ছন্ন হ'ব, এই আজ্ঞাটোৱে খুব সম্ভৱ মানুহ আৰু মানুহৰ মাজৰ সম্বন্ধৰ বিষয়ে থকা গোটেইকেইটা আজ্ঞাৰ প্ৰতিনিধিত্ব কৰিছে, আৰু এই বিষয়টো গীতমালাৰ 50 নম্বৰ গীতটোত স্পষ্টভাৱে বুজোৱা হৈছে। আমি বাইবেলৰ পৰা চাই যাওঁ। চুৰক দেখিলে তই তাৰ মাতত মত দিয়, ঈশ্বৰৰ আজ্ঞা হৈছে তুমি চুৰ নকৰিবা। তই ব্যভিচাৰীবোৰৰ লগৰীয়া হ'ব, ঈশ্বৰৰ আজ্ঞা হৈছে তুমি ব্যভিচাৰ নকৰিবা। তই কুকথালৈ নিজৰ মুখ বঢ়াই থাক, আৰু তোৰ জীৱাই চলৰ কথা সাজে। তই বহি নিজ ভাইৰ অহিতে কথা কৈ থাক, তই সহুদৰ ভাইৰ অহিতে চৰ্চি ফুৰ, ঈশ্বৰৰ আজ্ঞা হৈছে তুমি মিছা সাক্ষ্য নিদিবা। তই এইবোৰ কৰি আহিছ, তথাপি মই মনে মনে আছিলোঁ, তই ভাবিছিলি যে ময়ো সম্পূৰ্ণৰূপে তোৰ নিচিনা, কিন্তু মই তোক ধমকি দিম আৰু তোৰ সাক্ষাতে সকলোকে চিজিলৰূপে প্ৰকাশ কৰিম। গীতমালা 50:18-21 পদ। সেই সময়ত মানুহবোৰে ঈশ্বৰৰ 10 আজ্ঞা ভংগ কৰি আছিল আৰু ঈশ্বৰৰ পৰা দেশ দেশকৈ কোনো শাস্তি বা দণ্ড নাপাই মানুহবোৰে ঈশ্বৰকো নিজৰ নিচিনা বুলিয়েই ভাবিব ধৰিছিল। আৰু সেইদৰে 10 আজ্ঞা লংঘন কৰি থাকিলেও ঈশ্বৰে একো নকৰে বুলি ভাবি আছিল। কিন্তু ঈশ্বৰে কৈছে তেওঁ আৰু তেনেদৰে একো নকৰাকৈ নাথাকে, তেওঁ উপযুক্ত সময়ত সকলো থান ঠিত লগাব। মুচিৰ যোগেদি ঈশ্বৰে যিবোৰ আজ্ঞা দিছিল সেইবোৰ দিয়া হৈছিল ইছৰাইল জাতিক, আৰু সেই বিধানবোৰ ইছৰাইলীয়া লোকসকলৰ দেশৰ আইন হ'ব লাগিছিল আৰু সকলোবোৰ ইছৰাইলীয়া লোকেই সেই বিধান মানিব লাগিছিল। অৱশ্যে আমি ভালদৰে জানো যে ইছৰাইলীয়া লোকসকলে সেই বিধান লংঘনহে কৰিছিল আৰু তাৰ শাস্তিস্বৰূপে ঈশ্বৰে ইছৰাইলীয়া লোকসকলক আক্ৰমণকাৰী শত্ৰুৰ হাতত পৰাস্ত হ'বলৈ আৰু শত্ৰুৰ হাতত বন্দী হৈ নিজৰ দেশৰ পৰা নিৰ্বাসিত হ'বলগীয়া অৱস্থাত পৰিবলৈ এৰি দিছিল। তেওঁলোক নিজৰ দেশৰ পৰা বাহিৰ হৈ যোৱাৰ ফলত যিবোৰ ঠাইত থাকিবলগীয়া হৈছিল সেইবোৰ ঠাইলৈকো ঈশ্বৰৰ এই আজ্ঞাবোৰ বিয়পি গৈছিল। আচলতে সভ্যতাৰ বিশেষ মাপকাঠি হৈছে ঈশ্বৰৰ আজ্ঞাবিলাক, বিশেষকৈ মানুহ আৰু মানুহৰ পৰস্পৰৰ মাজত থাকিবলগীয়া সম্বন্ধৰ বিষয়ে থকা বিধানসমূহ। বিধান সম্বন্ধে, বিশেষকৈ 10 আজ্ঞা সম্বন্ধে যি বিশেষ নীতি আমালৈ আগবঢ়োৱা হৈছে সেই বিষয়ে আমি লক্ষ্য কৰা উচিত। 10 আজ্ঞা দিয়া হৈছিল ইছৰাইলীয়া লোকসকলক ইতিহাসৰ এক বিশেষ সন্ধিক্ষণত আৰু পৃথিৱীৰ এক বিশেষ গুৰুত্বপূৰ্ণ ঠাইত। এই ইছৰাইলীয়া লোকসকল তাৰ পাছত যলৈকে গৈছিল তলৈকে সেই 10 আজ্ঞা লগত লৈ গৈছিল। তেওঁলোকৰ সেই প্ৰভাৱ মিছৰ দেশতো পৰিছিল। যেতিয়া তেওঁলোক অসুৰীয়া আৰু বাবিল দেশৰ লোকবোৰৰ মাজলৈ বন্দী হিচাপে যাবলগীয়া হৈছিল তেতিয়া সেই বিখ্যাত সাম্ৰাজ্য কেইখনৰ ওপৰতো ইছৰাইলীয়া লোকসকলৰ বিশেষ প্ৰভাৱ পৰিছিল। গ্ৰীক মাকিডনীয়া সাম্ৰাজ্য আৰু ৰোমীয়া সাম্ৰাজ্যৰ ওপৰতো ইছৰাইলীয়া লোকসকলে বিশেষ ধৰণৰ প্ৰভাৱ পেলাইছিল। মুচিৰ যোগেদি ঈশ্বৰে ইছৰাইল জাতিক দিয়া 10 আজ্ঞাই সৃষ্টি কৰিছিল এক বিশেষ সভ্যতা। আমি এই কথা মানি ল'ব খোজো বা নোখোজো, সেই কথা কিন্তু সত্য যে পৃথিৱীৰ এই বিশেষ বিশেষ সভ্যতাসমূহে 10 আজ্ঞাকেই তেওঁলোকৰ সামাজিক আইনৰ মূল ভেটি হিচাপে লৈছে। তুমি নৰবধ নকৰিবা, তুমি চুৰ নকৰিবা, তুমি মিছা সাক্ষী নিদিবা, তুমি ব্যভিচাৰ নকৰিবা, এইবোৰ কোনো এটা জাতিৰ সভ্যতাৰ মূল ভেটি। কোনো এটা পৰিয়ালৰ গঠনৰ ক্ষেত্ৰত, জীৱনৰ বিশেষ মানদণ্ড ধৰি ৰখাৰ ক্ষেত্ৰত, এটা সভ্যতা সুসংগঠিত কৰাৰ ক্ষেত্ৰত এই বিধানসমূহ মূল ভেটি। এই 10 আজ্ঞাসমূহক সকলো ক্ষেত্ৰতেই মূল আধাৰ হিচাপে ধৰি থকা পৰ্যন্ত কোনো এখন দেশে ঈশ্বৰৰ পৰা বিশেষ আশীৰ্বাদ লাভ কৰিব পাৰে। তেনেকুৱা ক্ষেত্ৰত সামাজিক, নৈতিক, পাৰিবাৰিক সমস্যা আদি খুব কমেই থাকে। কিন্তু আমি এটা কথা নকলেও বুজি পাইছো যে আজিৰ দিনত আমাৰ সমাজত এই আজ্ঞাবোৰৰ প্ৰতি মানুহৰ অলপো শ্ৰদ্ধা ভয় নোহোৱা হৈ পৰিছে, আৰু ইছৰাইল জাতি যি অৱস্থালৈকে নামি গৈছিল আমিও আজি ঠিক তেনেকুৱা এটা অৱস্থালৈ গৈ আছো, বা তেনেকুৱা অৱস্থা ইতিমধ্যেই হৈছে বুলি আমি ক'ব পাৰোঁ। ঈশ্বৰে কিন্তু আমাৰ আগত ইছৰাইল জাতিক এটা উদাহৰণ হিচাপে ৰাখিছে। ঈশ্বৰে কৈছে, যদিও মই ইছৰাইল জাতিক মোৰ বিশেষ জাতি হিচাপে বাছি লৈছো, মোৰ বিধান লংঘন কৰা প্ৰতিজন লোকক মই কিন্তু শাস্তি দিম। গতিকে এই উৰণীয়া পুথিখনে আচলতে বুজায় ঈশ্বৰে গোটেই পৃথিৱীকে কিহৰ ভিত্তিত বিচাৰ কৰিব, সেই ভিত্তি অৰ্থাৎ ঈশ্বৰৰ বিধান বা আজ্ঞাসমূহ। আৰু বিশেষভাৱে মন কৰিবলগীয়া কথা এইয়ে যে ঈশ্বৰৰ আইনত বা বিধানত কোনো ভুল নাই, কোনো সুৰুঙা নাই সাৰি যাবলৈ। প্ৰিয় শ্ৰোতা, আমি কোনেও ঈশ্বৰৰ আজ্ঞা সম্পূৰ্ণৰূপে পালন কৰিব নোৱাৰোঁ বাবেই আমাক উদ্ধাৰ কৰিবলৈ প্ৰভু যীশু আহিছিল। তেওঁক বিশ্বাস কৰি আমি উদ্ধাৰ পাব পাৰোঁ কাৰণ তেওঁ আমাৰ হৈ সকলো বিধান সিদ্ধ কৰিলেহি। তেওঁক বাৰু আপুনি আপোনাৰ জীৱনৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।